আদি পুস্তক 47 অধ্যায়। মিশরত জাকুবৰ পৰিয়াল। যোচেফে ফৰুণৰ ওচৰলৈ গৈ ক'লে, মোৰ পিতৃ আৰু ভাই ককাইসকলে তেওঁলোকৰ মেৰ চাক, ছাগলী, গৰুৰ জাক আদি যি যি আছিল সকলোকে লৈ কনান দেশৰ পৰা আহি পালে। তেওঁলোক এতিয়া গোচনত আছে। ভাই ককাইসকলৰ মাজৰ পাঁচজনক বাছি লৈ তেওঁ ফৰুণৰ সৈতে পৰিচয় কৰাই দিলে। ফৰুণে তেওঁলোকক সুধিলে, আপোনালোকৰ জীৱিকা কি? তেওঁলোকে ক'লে, আমাৰ পূৰ্বপুৰুষসকলৰ দৰে আপোনাৰ এই দাগবোৰ পশুপালক। তেওঁলোকে পুনৰ ক'লে, আমি এই দেশত কিছুকালৰ বাবে থাকিবলৈ আহিছোঁ। কনান দেশত অতিশয় আকাল হোৱাৰ কাৰণে আপোনাৰ এই দাগবোৰৰ পশুৰ জাকে খাবলৈ চৰণীয়া ঠাই পোৱা নাই। সেয়েহে দয়া কৰি আপোনাৰ এই দাগবোৰক গোচনত থাকিবলৈ অনুমতি দিয়ক। ফৰুণে যোচেফক ক'লে, তোমাৰ পিতৃ আৰু তোমাৰ ভাই ককাইসকল তোমাৰ ওচৰলৈ আহিল। মিশৰ দেশখনেই তোমাৰ সন্মুখত আছে। দেশৰ সকলোতকৈ উত্তম ঠাইত তোমাৰ পিতৃ আৰু ভাই ককাইসকলক থাকিবলৈ দিয়া। তেওঁলোক গোচনতে বাস কৰক। তেওঁলোকৰ মাজত কোনো যোগ্য লোকক যদি জানা, তেন্তে মোৰ পশুধনৰো দাৰিদ্ৰ তেওঁলোকৰ ওপৰত দিয়া। তাৰ পাছত যোচেফে তেওঁ পিতৃ জাকুবক আনি ফৰুণৰ সন্মুখত উপস্থিত কৰিলে। তাতে জাকুবে ফৰুণক আশীৰ্বাদ কৰিলে। ফৰুণে জাকুবক সুধিলে, আপোনাৰ বয়স কিমান হ'ল? জাকুবে ক'লে, মোৰ আয়ুসৰ যাত্ৰাকাল 130 বছৰ। মোৰ জীৱনৰ আয়ুসৰ অলপ দিনীয়া আৰু দুখজনক। মোৰ পূৰ্বপুৰুষসকলে যিমান দীৰ্ঘদিনলৈকে জীৱন কটাইছিল, মই সিমান আয়ুস পোৱা নাই। তাৰ পাছত জাকুবে ফৰুণক আশীৰ্বাদ কৰি তাৰ পৰা ওলাই গ'ল। যোচেফে তেওঁ পিতৃ আৰু ভাই ককাইসকলৰ বাবে স্থায়ীভাৱে বসবাসৰ ব্যৱস্থা কৰিলে। ফৰুণৰ আজ্ঞা অনুসাৰে মিশৰ দেশৰ আটাইতকৈ উত্তম ঠাই ৰামিছেছৰ অঞ্চলত যোচেফে অধিকাৰ হিচাপে তেওঁলোকক বসতি কৰিবলৈ দিলে। যোচেফে তেওঁৰ পিতৃ, ভাই ককাই আৰু পিতৃ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে। মহা আকাল। পাছত আকাল ইমান ভীষণ হ'ল যে গোটেই দেশৰ কোনো ঠাইতে আহাৰ পাবলৈ নাইকিয়া হ'ল। আকালৰ কাৰণে মিশৰ আৰু কনান দেশৰ বিধ্বস্ত হৈ পৰিল। মিশৰ আৰু কনান দেশৰ বাসিন্দাসকলৰ শস্য বিক্ৰী কৰি পোৱা যি ধন সেই দুই দেশত আছিল। যোচেফে তাক গোটাই ফৰুণৰ ৰাজকাৰেঙলৈ আনিলে। যেতিয়া মিশৰ আৰু কনান দেশৰ সকলো ধন শেষ হ'ল, তেতিয়া মিশৰীয়াসকলে যোচেফৰ ওচৰলৈ আহি ক'লে, আমাক শস্য দিয়ক, আমি আপোনাৰ চকুৰ আগতেই মৰিম নেকি, কিয়নো আমাৰ যি ধন আছিল সকলো শেষ হ'ল। যোচেফে ক'লে, তেনেহ'লে তোমালোকৰ পশু ধনবোৰ মোক দিয়া। তোমালোকৰ ধন যদি শেষ হ'ল, তেন্তে সেইবোৰৰ সলনিয়েই মই শস্য দিম। তেতিয়া লোকসকলে তেওঁলোকৰ সকলো পশুধন যোচেফৰ ওচৰলৈ আনিবলৈ ধৰিলে। ঘোঁৰা, মেৰচাক, ছাগলী, গৰুজাক আৰু গাধবোৰৰ সলনি তেওঁলোকক শস্য দিলে। এইদৰে পশুবোৰ লৈ যোচেফে সেই বছৰ তেওঁলোকলৈ আহাৰ যোগালে। সেই বছৰ অন্ত হোৱাত তাৰ পাছৰ বছৰত লোকসকলে যোচেফৰ ওচৰলৈ আহি ক'লে, প্ৰভুৰ ওচৰত আমি লুকাই নাৰাখোঁ যে আমাৰ সকলো ধন শেষ হ'ল আৰু আমাৰ পশুবোৰো প্ৰভুৰেই হ'ল। এতিয়া শৰীৰ আৰু মাটিৰ বাহিৰে প্ৰভুক দিবলৈ আমাৰ একো নাই। মাটিৰে সৈতে আমি সকলোবোৰ আপোনাৰ চকুৰ সন্মুখতে বিনষ্ট হ'ম কিয়? সেয়ে আপুনি আমাক আৰু আমাৰ মাটিকো কিনি লওক আৰু তাৰ সলনি আমাক আহাৰ দিয়ক। মাটিয়ে সৈতে আমি সকলো ফৰুণৰ দাস হৈ থাকিম। তাৰ পাছত আমি যেন নমৰি জীয়াই থাকিব পাৰোঁ, সেইকাৰণে আমাক কিছুমান বীজো দিয়ক, তাতে আমাৰ মাটি চন পৰি নাথাকিব। তেতিয়া যোচেফে মিশৰ দেশৰ সকলো মাটি ফৰুণৰ বাবে কিনি ল'লে। আকাল ইমান বেছি হ'ল যে মিশৰীয়াসকলে তেওঁলোকৰ নিজ নিজ মাটি বেচি দিবলগীয়া হ'ল। এইদৰে মিছৰ দেশৰ সকলো মাটি ফৰোনৰ হ'ল। ফৰোনৰ দাস হ'বৰ কাৰণে যোছেফে লোকসকলক মিছৰ দেশৰ এক সীমাৰ পৰা অন্য সীমাৰ পৰ্যন্ত তুলি আনিলে। কেৱল পুৰোহিতসকলৰ মাটিহে যোছেফে নিকিনিলে, কিয়নো পুৰোহিতসকলে ফৰোনৰ পৰা এক অংশ পায় আৰু তাৰেই তেওঁলোক চলে, সেয়ে তেওঁলোকে নিজৰ মাটি নেবেচিলে। তেতিয়া যোছেফে লোকসকলক ক'লে, চোৱা, ফৰোনৰ পক্ষে মই আজি তোমালোকক আৰু তোমালোকৰ মাটি কিনি ল'লো। এতিয়া এয়া বীজ তোমালোকে লোৱা আৰু গৈ নিজৰ মাটিত খেতি কৰা। শস্য চপোৱাৰ পাছত শস্যৰ পাঁচভাগৰ এভাগ ফৰোনক অৱশ্যেই দিবা, বাকী চাৰিভাগ হ'লে মাটিৰ বীজৰ কাৰণে আৰু তোমালোকৰ নিজৰ ও পৰিয়ালৰ সকলো ল'ৰা ছোৱালীবোৰৰ আহাৰৰ কাৰণে ৰাখিবা। তেওঁলোকে ক'লে, আপুনি আমাৰ প্ৰাণ ৰক্ষা কৰিলে, আপোনাৰ দৃষ্টিত দয়া পালে আমি ফৰোনৰ দাস হৈ থাকিম। পাছত যোছেফে মিছৰৰ ভূমি সম্বন্ধে এই ব্যৱস্থা স্থাপন কৰিলে যে সকলো শস্যৰ পাঁচভাগৰ এভাগ ফৰোনৰ হ'ব। এইটো ব্যৱস্থা মিছৰ দেশত আজিলৈকে চলি আছে। কেৱল পুৰোহিতসকলৰ মাটিহে ফৰোনৰ নহ'ল। যাকোবে যোছেফৰ দুই পুত্ৰক আশীৰ্বাদ দিয়া। ইজৰাইলে মিছৰ দেশৰ গোচনত বাস কৰিবলৈ ধৰিলে। সেই ঠাই অধিকাৰ কৰি তেওঁলোক বহু বংশ হ'ল আৰু অতিক্ষয়ৰূপে বৃদ্ধি পালে। মিছৰ দেশত যাকোবে 17 বছৰ জীয়াই থাকিল, সেয়ে তেওঁ সৰ্বমুঠ 147 বছৰ জীয়াই আছিল। ইজৰাইলৰ মৃত্যু সময় ওচৰ হোৱাত তেওঁ নিজ পুত্ৰ যোছেফক মাতি আনি ক'লে, তোমাৰ অনুগ্ৰহ যদি মোলৈ হয়, মোৰ কৰঙণৰ তলত তোমাৰ হাত ৰাখি মোক কথা দিয়া যে তুমি মোৰ প্ৰতি বিশ্বাসী আৰু বিশ্বস্ত হৈ থাকিবা। অনুগ্ৰহ কৰি মোক মিছৰত মৈদাম নিদিবা, কাৰণ মই মোৰ পূৰ্বপুৰুষসকলৰ মৈদামৰ মাজত সমাধিষ্ঠ হ'ব বিচাৰোঁ। তুমি মোৰ মৃতদেহ মিছৰ দেশৰ পৰা বাহিৰ কৰি লৈ গৈ আমাৰ পূৰ্বপুৰুষসকলক যি ঠাইত মৈদাম দিয়া হৈছিল সেই ঠাইতে মোকো মৈদাম দিবা। যোছেফে তেওঁক ক'লে, আপুনি কোৱাৰ দৰেই মই কৰিম। ইজৰাইলে পুনৰাই ক'লে, মোৰ ওচৰত শপত খোৱা। তেতিয়া যোছেফে যাকোবৰ ওচৰত শপত খালে। তাৰ পাছত ইজৰাইল শয্যাৰ মূৰৰ শিতানত মূৰ দোৱাই পৰিল।